مثل الفريقين كالأعمى والأصم والبصير والسميع هل يستويان مثلا أفلا تذكرون.
দুয়ো দলৰ উদাহৰণ হৈছে এনেকুৱা, এজন হৈছে অন্ধ আৰু বধিৰ আৰু আনজন হৈছে দৃষ্টি আৰু শ্ৰৱণ শক্তি সম্পন্ন। তুলনাত এই দুয়োজন ব্যক্তি সমান হ'ব পাৰেনে? কেতিয়াও নহয়। তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?